আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো অৰুণিমা গোস্বামী। প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা হিংসাম্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশখনৰ বিভিন্ন স্থানত অনিৰ্দিষ্টকালৰ বাবে সান্ধ্য আইন জাৰি কৰাৰ লগতে মোবাইল ইণ্টাৰনেট সেৱাও বন্ধ কৰা হৈছে। জানিব পৰা মতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি এখন সেনাৰ হেলিকপ্তাৰযোগে দেশলৈ উৰা মাৰিছে। বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি অসংখ্য প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন গণভৱন ঘেৰাও কৰি পেলোৱাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে সুৰক্ষিত স্থান অভিমুখে ৰাওনা হৈছে। ইপিনে প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিত সেনাবাহিনীৰ কৰ্তৃত্বৰ অধীনলৈ যোৱাৰ সম্ভাৱনাই দেখা দিয়া দেশখনৰ জনসাধাৰণক টেলিভিছনযোগে দিয়া বাৰ্তাত বাংলাদেশৰ সেনাপ্ৰধান জেনেৰেল ৱাকাৰুজ্জামানে ধৈৰ্য সহকাৰে শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহান জনাইছে। উল্লেখযোগ্য যে কালি দেশখনত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত লগা সংঘৰ্ষত কমে 80জন লোক নিহত হোৱাৰ লগতে সহস্ৰাধিক লোক আহত হৈছিল। ছাত্ৰীসকলে 1971 চনত পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সংগ্ৰামীসকলৰ পৰিয়াল বা আত্মীয়ৰ বাবে চৰকাৰী চাকৰিৰ 30% সংৰক্ষণৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইফালে বাংলাদেশৰ সীমিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত বাংলাদেশ সীমান্তত অধিক সতৰ্কতা জাৰি কৰা হৈছে। তদুপৰি সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে। একেদৰে মুৰ্শিদাবাদৰ উন্মুক্ত সীমান্তত চোকা দৃষ্টি ৰখা হৈছে। পদ্মাৰ লগতে অন্যান্য নদী সীমান্তত পুলিচে চোকা পোহৰা অব্যাহত ৰাখিছে। ভাৰতীয় অকটীয় ঘটনা পূৰ্বলৈ 64 সংখ্যক মাতৃতিথিৰ সৈতে সংগতি ৰাখি আজি লোককল্যাণ দিৱসৰ আয়োজন কৰা হয়। 2022 বৰ্ষৰ পৰা অসম চৰকাৰে এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি আহিছে। ইয়াৰ দ্বাৰা পদৰ জীৱন, কৰ্মৰাজি, ৰাজনৈতিক দৰ্শন আৰু নেতৃত্বদানৰ ক্ষমতাক আলোকপাত কৰি নৱপ্ৰজন্মক এই গুণসমূহ আহৰণ কৰাৰ বাবে আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা হৈছে। বহুতো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি লোককল্যাণ দিৱস উপলক্ষে ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়োৱা 18গৰাকী প্ৰশাসনিক বিষয়ালৈ মুখ্যমন্ত্ৰী কৰ্মশ্ৰী বঁটা আৰু 12গৰাকী ৰাজ্যিক তথা 37গৰাকী জিলা পৰ্যায়ৰ অৰাজপত্ৰিত বিষয়ালৈ লোকসেৱা বঁটা আগবঢ়োৱা হয়। মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰদান কৰি লোকপ্ৰিয় ভূপেনাথ বৰদলৈ আদৰ্শ ৰাজ্যৰে উদ্ভুত হবলৈ সকলোকে আহান জনায়। চৰাইদেউ, গোলাঘাট, লক্ষীমপুৰ, মাজুলীকে ধৰি কেইবাখনো জিলাত আজি লোককল্যাণ দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। কামৰূপ জিলাৰ দদৰা দলিবাৰী পচৰীয়া অঞ্চলত 1669 চনত হোৱা আলাবৈ ৰণৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আহোম আৰু মোগল সাম্ৰাজ্যৰ মাজত 1667 চনত আৰম্ভ হোৱা তৃতীয়লানি যুদ্ধৰ ঐতিহাসিক অংশ হিচাপে পৰিগণিত এই ৰণৰ কিছুদিনৰ পাছতে 1671 চনত বিখ্যাত শৰাইঘাটৰ যুদ্ধ হৈছিল। শৰাইঘাটৰ যুদ্ধৰ ঐতিহাসিক গুৰুত্বৰ দৰে আলাবৈ ৰণেও অসমীয়া সেনাৰ সাহস আৰু বলিদানৰ কথাকে প্ৰতীয়মান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ৰণত প্ৰাণাহুতি দিয়া 10,000 অসমীয়া সেনাৰ স্মৃতিত আজি শ্ৰদ্ধা জ্ঞাপন কৰে। এটা বাৰ্তাত তেওঁ কয় যে এই ৰণ আছিল মোগল সাম্ৰাজ্য সম্প্ৰসাৰণৰ যুঁজৰ বিপৰীতে অসমীয়া জাতিৰ ৰক্ষাৰ সংগ্ৰাম। ৰাজ্য চৰকাৰে অসম বুৰঞ্জীৰ প্ৰতিটো সোণালী পৃষ্ঠা বিশ্বজুৰি প্ৰসাৰ কৰাৰ বাবে অহৰহ চেষ্টা চলাই যাব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আজি এই ৰণৰ স্মৃতি দিৱস উপলক্ষে বীৰ সেনানীসকললৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছে। যোৱা 2 আগষ্টৰ পৰা অব্যাহত থকা শোণিতপুৰ জিলা দিৱসৰ কাৰ্যসূচী অনুসৰি আজি জিলাখনৰ 4টা শিক্ষাখণ্ডৰ অন্তৰ্গত 40খন বিদ্যালয়ৰ শ্ৰমদান কাৰ্যসূচী অনুষ্ঠিত হয়। পুৱা 8 বজাত তেজপুৰ কলেজত উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আয়োজিত এই কাৰ্যসূচী বিধায়ক পৃথ্বীৰাজ ৰাভাই উদ্বোধন কৰে। তেওঁ উপস্থিত শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে ধৰি সকলোকে এখন আটকধুনীয়া বিদ্যালয় গঢ়ি তোলাত সহযোগিতা আগবঢ়াবলৈ আহান জনায়। ডিব্ৰুগড় জিলা প্ৰশাসনে জিলাখনত মেলেৰিয়া, ডেংগি, জাপানীজ এনচেফেলাইটিছ আদি ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ লৈছে। জিলাখনৰ আয়ুক্ত বিক্ৰম কোৰীৰ নিৰ্দেশত স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন স্থানত ধোঁৱা দিয়াৰ লগতে লাউড স্পীকাৰযোগে সজাগতা সৃষ্টি কৰিছে। বিশেষকৈ বজাৰ, গ্ৰামাঞ্চল, চাহ বাগিচা এলেকা, পানী জমা হোৱা দ অঞ্চল আদিত এনে ব্যৱস্থা কৰা হৈছে। চলিত বৰ্ষত তিনিচুকীয়া জিলাৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদন কৰা যুৱক যুৱতীসকলৰ বাবে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ ব্যক্তিগত প্ৰচেষ্টাত বিনামূলীয়া এমহীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। প্ৰশিক্ষাৰ্থীসকলক তিনিচুকীয়া বিধায়ক কাৰ্যালয়ৰ ঠিকনাত যোগাযোগ কৰি নথিপত্ৰসমূহ জমা দিবলৈ অনুৰোধ জনোৱা হৈছে। আনহাতে অনলাইন গুগল ফৰ্ম পূৰণ কৰিও আবেদন কৰিব পাৰিব বুলি কোৱা হৈছে। পেৰিছ অলিম্পিকত আজি মহিলাৰ টেবুল টেনিছৰ দলীয় ইভেণ্টত ভাৰতৰ মণিকা বাট্টা, সৃজা আকুলা আৰু অৰ্চনা কামাথে প্ৰি কোৱাৰ্টাৰ ফাইনেলত ৰোমানিয়াৰ মহিলা দলক 3-2 পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে শ্বুটিঙত স্কিপ নিছ দলীয় শাখাত মহেশ্বৰী চৌহান আৰু আনন্দ সিং সিং নাৰুকা ব্যৰ্থ হৈছে। ইফালে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত লক্ষ্য সেনে মালয়েছিয়াৰ জি জিয়া লীৰ বিৰুদ্ধে আজি ব্ৰঞ্জৰ পদকৰ বাবে অৱতীৰ্ণ হ'ব।